এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি পঢ়িছো অৰুণিমা গোস্বামীয়ে আৰু মোৰ সৈতে আছে ঋতুপৰ্ণ বৰা। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল ছিকিমৰ ডায়ৰ বিস্ফোৰণৰ ফলত হোৱা বানত সেনাবাহিনীৰ 23 গৰাকী জোৱানসহ মুঠ 59 গৰাকী ব্যক্তি সন্ধানহীন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰিস্থিতি সম্পৰ্কত ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ সৈতে বাৰ্তালাপ। শ্বহীদ কনকলতা বৰুৱাৰ জন্ম শতবাৰ্ষিকীৰ সৈতে সংগতি ৰাখি ডাক টিকট মুকলি, সংগ্ৰহালয় আৰু প্ৰতিমূৰ্তি নিৰ্মাণৰ যাৱতীয় ব্যৱস্থা ল'বলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ। অসম আৰক্ষীয়ে বাল্য বিবাহৰ বিৰুদ্ধে অভিযান চলাই এই পৰ্যন্ত 710টা গোচৰ ৰুজু কৰি 915টা অভিযুক্ত গ্ৰেপ্তাৰ কৰা বুলি আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ প্ৰকাশ। এছিয়ান গেমছত ভাৰতৰ নীৰজ চোপ্ৰা জেভলিন থ্ৰোত সোণ, কিশোৰ কুমাৰ জেনাৰ ৰূপ আৰু বক্সিঙত লাভলীনা বৰগোহাঁই ৰূপৰ পদক লাভ। আৰু এছিয়ান গেমছত আজি ভাৰতৰ 3টা সোণসহ মুঠ 12টা পদক অৰ্জনেৰে পদক সংখ্যা 81লৈ বৃদ্ধি। ছিকিমত হোৱা ডাৱৰ বিস্ফোৰণৰ ফলত গ্লেচিয়েল হ্ৰদ, লোনাক হ্ৰদ আৰু তিস্তা নৈৰ অৱবাহিকা ধৰি জলাশয়সমূহত আকস্মিকভাৱে জলস্তৰ বৃদ্ধি পোৱাৰ ফলত ৰাজ্যখনৰ ভালেমান অঞ্চল বানৰ কবলত পৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাঙৰ সৈতে আলোচনা কৰি পৰিস্থিতিৰ বুজ লয়। প্ৰধানমন্ত্ৰীয়ে দুৰ্যোগৰ মোকাবিলা কৰিবৰ বাবে সকলো ধৰণৰ সহায় সহযোগিতাৰ আশ্বাস দিয়ে। উল্লেখযোগ্য যে আকস্মিকভাৱে হোৱা এই বানৰ ফলত পাকিয়ং জিলাত সেনাবাহিনীৰ 23 গৰাকী জোৱান সন্ধানহীন হৈ পৰা বুলি বাতৰি প্ৰকাশ পাইছে। জিলাখনৰ বাৰডাঙত কেইবাখনো যান বাহন বানত বুৰ যোৱাৰ লগতে অঞ্চলটোৰ পৰা এজন সেনা জোৱানো উদ্ধাৰ কৰা হৈছে। পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাং ইতিমধ্যে সিং তামকে ধৰি বিভিন্ন অঞ্চলত উপস্থিত হয়। মুখ্যমন্ত্ৰীগৰাকীয়ে ভুক্তভোগী লোকসকলক সাক্ষাৎ কৰি চৰকাৰৰ তৰফৰ পৰা সকলো ধৰণৰ প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণৰ নিশ্চয়তা প্ৰদানৰ লগতে জনসাধাৰণক আশংকা পৰিহাৰ কৰি সতৰ্ক হৈ থাকিবলৈ আহান জনাইছে। ইফালে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা 48 ঘণ্টাৰ বাবে ছিকিমত ৰেড এলাৰ্ট তথা অসম আৰু মেঘালয়ত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি শ্বহীদ কনকলতা বৰুৱাৰ জন্ম শতবাৰ্ষিকী উদযাপন সন্দৰ্ভত আলোচনা কৰাৰ উদ্দেশ্যে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ শীৰ্ষ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। এই বৈঠকত অহা বছৰৰ কনকলতা বৰুৱাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে ডাক টিকট মুকলি কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভাগক নিৰ্দেশনা দিয়া হৈছে। তদুপৰি কনকলতা বৰুৱা সংগ্ৰহালয়, প্ৰতিমূৰ্তি নিৰ্মাণ আৰু কৰপুৰ থানাৰ পুনৰ নিৰ্মাণৰ নক্সা প্ৰস্তুতৰ লগতে সংগ্ৰহালয়টো নিৰ্মাণৰ বাবে ভূমিদান বিষয়টো শ্বহীদগৰাকীৰ পৰিয়ালৰ লগত আলোচনা কৰিবলৈ জিলা আয়ুক্তক নিৰ্দেশ দিয়া হৈছে। এই বৈঠকত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাকে ধৰি বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত আছিল। ইফালে মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ নিৰ্দেশ মৰ্মে অসম চুক্তি ৰূপায়ণ মন্ত্ৰী অতুল বৰাই আজি 1942ৰ শ্বহীদ পৰিয়াল কল্যাণ সমিতি অসমৰ সভাপতিৰ নেতৃত্বত অহা এটা প্ৰতিনিধি দলক সাক্ষাৎ কৰে। মন্ত্ৰীশ্ৰী বৰাই 42ৰ ঐতিহাসিক ভাৰতীয় আন্দোলনৰ সময়ত প্ৰাণাহুতি দিয়া ৰাজ্যৰ শ্বহীদসকলৰ পৰিয়ালৰ কল্যাণ আৰু ঢেকিয়াজুলিত এটা শ্বহীদ স্মাৰক নিৰ্মাণ সন্দৰ্ভত আলোচনা কৰে। সমিতিৰ প্ৰতিনিধি দলটোক চৰকাৰে সম্ভাৱ্য সকলো সহায় সহযোগিতা আগবঢ়াব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰতিশ্ৰুতি দিয়ে। অসম আৰক্ষীয়ে বাল্য বিবাহৰ বিৰুদ্ধে অভিযান চলাই এই পৰ্যন্ত 710টা গোচৰ ৰুজু কৰি 915টা অভিযুক্তক আটক কৰিছে। আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে আজি এখন সংবাদমেলত এই কথা প্ৰকাশ কৰে। সঞ্চালক প্ৰধানগৰাকীয়ে কয় যে গোচৰসমূহ পক্সো আইনৰ অধীনত ৰুজু কৰা হৈছে। চলিত বছৰৰ জুনৰ পৰা ৰাজ্যত বাল্য বিবাহৰ বিৰুদ্ধে অভিযান আৰম্ভ হৈছে বুলি তেওঁ কয় যে এই সমস্যা অসমৰ পৰা আঁতৰ কৰিবলৈ অভিযান অব্যাহত আছে। উল্লেখযোগ্য যে এই পৰ্যন্ত ৰুজু হোৱা গোচৰসমূহৰ ভিতৰত ধুবুৰী জিলাত সৰ্বাধিক 125টা গোচৰ ৰুজু হৈছে। আনহাতে বৰপেটাত 85টা, দক্ষিণ শালমাৰাত 50টা গোচৰ ৰুজু কৰা হৈছে। ইপিনে গ্ৰেপ্তাৰ হোৱা লোকসকলৰ ভিতৰত ধুবুৰী জিলাত 192জন, বৰপেটা জিলাত 143, কামৰূপত 50 আৰু কৰিমগঞ্জত 47জন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। ইফালে চাইবাৰ অপৰাধ সম্পৰ্কত শ্ৰীসিঙে কয় যে এই অপৰাধৰ সৈতে জড়িত কোনো লোকে আত্মগোপন কৰি থাকিলেও তেওঁলোকক বিচাৰি উলিওৱা হ'ব। এই ক্ষেত্ৰত অভিজ্ঞ চাইবাৰ বিশেষজ্ঞৰ সহায়ত তদন্ত অব্যাহত থকা বুলি তেওঁ জানিবলৈ দিয়ে। অসম লোকসেৱা আয়োগৰ গোচৰ সন্দৰ্ভত সঞ্চালক প্ৰধানগৰাকীয়ে কয় যে কেলেংকাৰীটো বিশেষ তদন্তকাৰী গোটৰ নিৰীক্ষণত আছে আৰু দোষীয়ে শাস্তি লাভ কৰাটো নিশ্চিত। আজি সংবাদমেলৰ জৰিয়তে তেওঁ উপ আৰক্ষী অধীক্ষক লাভলীনা বৰগোহাঁয়ে এছিয়ান গেমছত ৰূপৰ পদক লাভ কৰাৰ বাবে উৎফুল্লিত বুলি কৈ খেলুৱৈগৰাকীক শুভেচ্ছা জ্ঞাপন কৰে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি প্ৰধানমন্ত্ৰী গৰীব কল্যাণ যোজনাৰ অধীনত নতুন মহাবিদ্যালয় নিৰ্মাণ সম্পৰ্কত এখন বৈঠকত অধ্যক্ষতা কৰে। এই বৈঠকত মুখ্যমন্ত্ৰী ড০ শৰ্মাই প্ৰস্তাৱিত মহাবিদ্যালয়সমূহ গ্ৰামাঞ্চলত নিৰ্মাণ কৰাৰ বাবে অগ্ৰাধিকাৰ দিবলৈ আৰু এই সম্পৰ্কত বিতং প্ৰকল্প প্ৰতিবেদন যুগুত কৰিবলৈ লোক নিৰ্মাণ বিভাগক নিৰ্দেশ দিছে। বৈঠকত শিক্ষামন্ত্ৰী ড০ অনুজ পেগু, চাহ জনজাতি কল্যাণ মন্ত্ৰী সঞ্জয় কিষাণো উপস্থিত আছিল। অসম আৰক্ষী তদাৰক্ষী আৰু দুৰ্নীতি নিবাৰণী শাখাই আজি অভিযান চলাই জনস্বাস্থ্য কাৰিকৰী বিভাগৰ নলবাৰী সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ৰ কনিষ্ঠ সহায়ক জুনু কলিতাক উৎকোচ লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে। মহিলাগৰাকীয়ে ঠিকাদাৰক অনুজ্ঞা প্ৰদানৰ বাবে দাবী কৰা উৎকোচৰ ধন গ্ৰহণ কৰি থকা অৱস্থাত আৰক্ষীৰ লোকে হাতলৈতে ধৰা পেলায়। আনহাতে লখিমপুৰ জিলাৰ পানীগাঁও আৰক্ষী থানাৰ উপ পৰিদৰ্শক মেৰাফত আলীক তদাৰক্ষী আৰু দুৰ্নীতি নিবাৰণী শাখাই আজি হাতলৈতে ধৰা পেলাই গ্ৰেপ্তাৰ কৰে। বিষয়াগৰাকীয়ে এটা অপৰাধৰ গোচৰত অভিযুক্তক জামিন দিয়াৰ বাবদ উৎকোচ দাবী কৰিছিল। আৰক্ষীৰ দলে আজি বিষয়াজনক উৎকোচ লৈ থকা অৱস্থাত গ্ৰেপ্তাৰ কৰে। ৰাজ্যৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী তথা কোকৰাঝাৰ জিলাৰ অভিভাৱক মন্ত্ৰী অশোক সিংহালে আজি দুদিনীয়া কোকৰাঝাৰ ভ্ৰমণৰ প্ৰথম দিনটোত বিটিচি সচিবালয়ত বিভাগীয় শীৰ্ষ বিষয়াৰ সৈতে পৰ্যালোচনা বৈঠকত মিলিত হয়। মন্ত্ৰীগৰাকীয়ে বিটিআৰৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহৰ ৰূপায়ণৰ সামগ্ৰিক স্থিতি আৰু অগ্ৰগতিৰ বিষয়ে সংশ্লিষ্ট বিভাগৰ পৰা খতিয়ান লয়। বিটিচিৰ মুৰববী প্ৰমোদ বড়ো তথা উপ মুখ্য কাৰ্যবাহী গোবিন্দ বসুমতাৰীৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকত নগৰ পৰিক্ৰমা, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, জনস্বাস্থ্য কাৰিকৰী শিক্ষাকে ধৰি বিভিন্ন বিভাগৰ কাম কাজ পৰ্যালোচনা কৰা হয়। পৰিষদৰ অধীনৰ পাঁচখন জিলাত জনজীৱন মিছন, প্ৰধানমন্ত্ৰী আৱাস যোজনা, পিএম স্বনিধি, এম জি এনৰেগাকে ধৰি আঁচনিসমূহৰ ৰূপায়ণৰ অগ্ৰগতিৰ বুজ লৈ মন্ত্ৰীগৰাকীয়ে বিভাগসমূহক যাৱতীয় নিৰ্দেশনা জাৰি কৰে। তেওঁ চহৰাঞ্চলৰ ষ্ট্ৰীট লাইট, গোটা আৱৰ্জনা ব্যৱস্থাপনা, ভিতৰৰ উন্নয়ন খণ্ডসমূহৰ পুনৰ্গঠন, কৃষকৰ পৰা ধান ক্ৰয় আদি বিষয়ত বিশেষ গুৰুত্ব আৰোপ কৰে। মন্ত্ৰীগৰাকীয়ে পৰিষদীয় চৰকাৰে গ্ৰহণ কৰা মিছন ছুপাৰ 50, বড়োলেণ্ড স্কুল এডপচন প্ৰগ্ৰেম, গ্ৰীণ বড়োলেণ্ড মিছন আদি পদক্ষেপৰ শলাগ লয়। কেন্দ্ৰীয় চৰকাৰে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ হিতাধিকাৰীসকলৰ বাবে প্ৰতিটো ৰন্ধন গেছৰ চিলিণ্ডাৰত ৰাজসাহায্য 100 টকাকৈ বৃদ্ধি কৰিছে। কেন্দ্ৰীয় মন্ত্ৰীসভাই এই সন্দৰ্ভত গ্ৰহণ কৰা সিদ্ধান্ত সম্পৰ্কে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ সিং ঠাকুৰে আজি নতুন দিল্লীত প্ৰকাশ কৰে। তেওঁ কয় যে মন্ত্ৰীসভাৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত অনুসৰি এই ৰাজসাহায্য পূৰ্বৰ 200 টকাৰ পৰা 300 টকালৈ বৃদ্ধি কৰা হৈছে। চৰাইদেউ জিলাৰ ঐতিহাসিক চৰাইদেউ মৈদামৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভ সম্পৰ্কত নিৰীক্ষণ কৰাৰ বাবে অহা 7 অক্টোবৰত ইউনেস্কোৰ এটা সজাতি দল মৈদামথলীত উপস্থিত হ'ব। আজি চৰাইদেউত উপস্থিত হৈ ৰাজ্যৰ জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগৰ মন্ত্ৰী নন্দিতা গাৰ্লুচাই এই বিষয়ে সকলো কাম কাজ তদাৰক কৰে। মন্ত্ৰীগৰাকীয়ে বিভাগৰ কৰ্তৃপক্ষৰ সৈতে আলোচনাত মিলিত হৈ কামৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মানচিত্ৰত যাতে চৰাইদেউৰ নাম অন্তৰ্ভুক্ত হয় সেই সম্পৰ্কে নিৰীক্ষণ কৰিবলৈ যাৱতীয় নিৰ্দেশ দিয়ে। অসমৰ প্ৰাচীন চহকী সংস্কৃতি পুতলা নাচৰ প্ৰসাৰ আৰু প্ৰচাৰৰ লক্ষ্যৰে ৰাজ্যৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত আজিৰে পৰা দুদিনীয়াকৈ পৰম্পৰাগত পুতলা নাচ মহোৎসৱ অনুষ্ঠিত হৈছে। এই উপলক্ষে আয়োজিত এটা অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ মুৰববী ডঃ চন্দন গোস্বামীয়ে মহোৎসৱখন উদ্বোধন কৰে। মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে অভিনেত্ৰী চেতনা দাসে। উদ্বোধনী অনুষ্ঠানৰ পাছতে আজি 3খন পুতলা নাচ মঞ্চস্থ কৰা হয়। কাইলৈ আন 3খন নাচ মঞ্চস্থ কৰা হ'ব। শ্ৰোতাসকলে সন্ধিয়া আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক ঋতুপৰ্ণা বৰাৰ পৰা।
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে ৰাজ্যখনৰ 5টা খিলঞ্জীয়া মুছলমান সম্প্ৰদায় গৰিয়া, মৰিয়া, দেশী, চৈয়দ আৰু জলাফাসকলৰ আৰ্থ সামাজিক জৰীপ সন্দৰ্ভত লোৱা সিদ্ধান্তক গৰিয়া উন্নয়ন পৰিষদে আদৰণি জনাইছে। আজি এখন সংবাদমেলত গৰিয়া উন্নয়ন পৰিষদৰ অধ্যক্ষ হাফিজুল আহমেদ আৰু উপাধ্যক্ষ মুস্তাকুদ্দিন আহমেদে কয় যে স্বাধীনতাৰ 75 বছৰে কোনো এখন চৰকাৰে যি কৰিব নোৱাৰিলে সেয়া এইখন চৰকাৰে কৰি দেখুৱালে। এই পদক্ষেপক অসম ইছলামধৰ্মী খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ প্ৰতি কৰা চৰকাৰৰ উপকাৰ এই জনগোষ্ঠীৰ কোনো এজন লোকেও পাহৰিব নোৱাৰিব বুলি সংবাদমেলত সংগঠনটোৱে প্ৰকাশ কৰে। সেইদৰে দেশী জনগোষ্ঠীয় মঞ্চ অসমে মুখ্যমন্ত্ৰী ডঃ শৰ্মা আৰু সংখ্যালঘু কল্যাণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক ধন্যবাদ জ্ঞাপন কৰিছে। স্বাধীনতাৰ 75 বছৰে লাহে লাহে পৰিচয় হেৰুৱাই আগ্ৰাসনৰ সন্মুখীন হোৱা জনগোষ্ঠীকেইটাই এতিয়া আশাৰ ৰেঙনি দেখা পাইছে বুলি সংগঠনটোৰ সভাপতি শ্বেখ হেদায়তুল্লাই এটা প্ৰেছ বিবৃতিৰ জৰিয়তে প্ৰকাশ কৰিছে। তদুপৰি চৰকাৰৰ এই সিদ্ধান্তক ৰাজ্যিক বিজেপিয়ে আদৰণি জনাইছে। এটা বিবৃতিত দলটোৱে কয় যে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰে জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলো জাতি জনগোষ্ঠীৰ সম বিকাশৰ কাৰণে দায়বদ্ধতাৰে কাম কৰিছে। অসমৰ প্ৰতিটো ধৰ্মাৱলম্বী জনসাধাৰণে মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ নেতৃত্বত সুৰক্ষিত অনুভৱ কৰিছে বুলি বিবৃতিটোত উল্লেখ কৰা হয়। বিত্ত, মহিলা আৰু শিশু কল্যাণ মন্ত্ৰী অজন্ত নেওগে আজি শোণিতপুৰ জিলাৰ ৰঙাপাৰা সমষ্টিৰ অন্তৰ্গত ফুলবাৰী চাহ বাগিচাত এখন জনসজাগতা সভাত অংশগ্ৰহণ কৰে। আন্তৰ্জাতিক কন্যা শিশু দিৱসৰ লগত সংগতি ৰাখি মহিলাৰ সুৰক্ষা, নিৰাপত্তা আৰু সবলীকৰণ সন্দৰ্ভত ৰাজ্যৰ চাহ বাগিচা অঞ্চলত মাহজোৰা জনসজাগতা অভিযানৰ অংশৰূপে আয়োজন কৰা এই সভাত মন্ত্ৰীগৰাকীয়ে বাগিচাৰ মহিলাসকলক শিক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত আগবাঢ়ি আহিবলৈ আহান জনায়। মন্ত্ৰীগৰাকীয়ে সমাজ কল্যাণ বিভাগৰ বিষয়াসকলক চাহ বাগিচালৈ গৈ সজাগতা কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈকো নিৰ্দেশ প্ৰদান কৰে। তদুপৰি বাগিচা অঞ্চলত সুৰা আৰু বিভিন্ন মাদক দ্ৰব্য নিবাৰণৰ বাবে আহান জনোৱাৰ লগতে মহিলাৰ সুৰক্ষাৰ বাবে 181 নম্বৰত যোগাযোগ কৰিবলৈ কয়। সভাত সাংসদ পল্লৱলোচন দাস, বিধায়ক কৃষ্ণ কমল তাঁতী, গণেশ লিম্বু, প্ৰমোদ বৰঠাকুৰ, পৃথ্বীৰাজ ৰাভাকে ধৰি জিলা প্ৰশাসন আৰু সমাজ কল্যাণ বিভাগৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে। ইপিনে মন্ত্ৰী নেওগে যোৰহাট আৱৰ্ত ভৱনত মিছন বসুন্ধৰা 2.0 মহকুমা পৰ্যায়ৰ ভূমি উপদেষ্টা কমিটীৰ বৈঠকত অংশগ্ৰহণ কৰি আঁচনিখনৰ সফল ৰূপায়ণ সন্দৰ্ভত আলোচনা কৰে। আন এখন বৈঠকত মন্ত্ৰীগৰাকীয়ে জিলা পৰ্যায়ৰ অৰুণোদয় 2.0ৰ কাম কাজৰ বুজ লয়। তদুপৰি মন্ত্ৰীগৰাকীয়ে অসম মাইক্ৰ ফাইনেন্স উদগনি আৰু সকাহ আঁচনি 2021ৰ অধীনত অনুষ্ঠিত হ'বলগীয়া কাৰ্যসূচীৰ সভাস্থলী পৰিদৰ্শন কৰি প্ৰস্তুতিৰ বুজ লয়। মেৰী মাটি মেৰা দেশ কাৰ্যসূচীৰ অধীনত আজি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই গুৱাহাটী পৌৰ নিগমৰ অধীনৰ 59 নম্বৰ ৱাৰ্ডত অমৃত কলহ যাত্ৰাত অংশগ্ৰহণ কৰে। এই উপলক্ষে হেঙেৰাবাৰী বৰবাৰী সাৰ্বজনীন দুৰ্গা মন্দিৰত আয়োজিত অনুষ্ঠানত অংশ লৈ মন্ত্ৰী মহন্তই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আহানমৰ্মে আৰম্ভ হোৱা অমৃত কলহ যাত্ৰা অসমত জন আন্দোলনলৈ পৰিণত হৈছে। আজিৰ কাৰ্যসূচীত গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন হৰণীয়াকে ধৰি ভালেসংখ্যক ব্যক্তিয়ে অংশগ্ৰহণ কৰে। বৰপেটা জিলাত আজিও অমৃত কলহ যাত্ৰা কৰি ঘৰে ঘৰে সংগ্ৰহ কৰা মাটি পঞ্চায়ত কাৰ্যালয়ত জমা কৰা কাৰ্যসূচী অনুষ্ঠিত হয়। হৰভোগ বিধানসভা সমষ্টিৰ মেদা পঞ্চায়তৰ অধীনৰ গাঁওসমূহৰ কলহ যাত্ৰা কাৰ্যসূচীত ৰাজ্যৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে অংশ লয়। এই কাৰ্যসূচীত জিলাখনৰ আয়ুক্ত আয়ুষ গাৰ্গো উপস্থিত থাকে। তিনিচুকীয়া জিলাত আজি ৰঙাজান পুৰণি পুখুৰী আৰু বিজুলীবন গাঁও পঞ্চায়তলৈ কলহসমূহ অনা হয়। এই কাৰ্যসূচীত বিধায়ক ৰূপেশ গোৱালাৰ উপৰি কেইবাগৰাকীও পঞ্চায়ত কৰ্মচাৰী আৰু জীৱিকা সখী উপস্থিত আছিল। কৰিমগঞ্জ জিলাৰ বাঘান গাঁও পঞ্চায়তৰ পৰা সংগ্ৰহ কৰা মাটিসমূহ আজি পঞ্চায়ত কাৰ্যালয়লৈ লৈ অনা হয়। এই কাৰ্যসূচীত ভালেসংখ্যক লোকে অংশগ্ৰহণ কৰে। বন্যপ্ৰাণীৰ প্ৰতি সজাগতা সৃষ্টিৰ লক্ষ্যৰে অসম ৰাজ্যিক চিৰিয়াখানা কৰ্তৃপক্ষই যোৱা 2 অক্টোবৰৰ পৰা বিভিন্ন কাৰ্যসূচীৰে 69 সংখ্যক বন্যপ্ৰাণী সপ্তাহ পালন কৰি আছে। ইয়াৰ অংশ হিচাপে আজি অসম ৰাজ্যিক চিৰিয়াখানা চৌহদৰ পৰা পবিতৰা অভয়াৰণ্যলৈ এটা চাইকেল সমদল উলিওৱা হয়। গুৱাহাটী বন্যপ্ৰাণী সংমণ্ডলৰ সহযোগত চিৰিয়াখানা কৰ্তৃপক্ষই উলিওৱা এই সমদলত বন সংমণ্ডল বিষয়া অশ্বিনী কুমাৰে ফ্লেগ অফ কৰে। উল্লেখযোগ্য যে অহা 7 অক্টোবৰলৈ চিৰিয়াখানা কৰ্তৃপক্ষই বন্যপ্ৰাণী সপ্তাহ পালন কৰিব। এছিয়ান গেমছৰ মহিলাৰ বক্সিঙৰ 75 কিলোগ্ৰাম শাখাত অসমৰ লাভলীনা বৰগোহাঁয়ে ৰূপৰ পদক অৰ্জন কৰিছে। আজি অনুষ্ঠিত চূড়ান্ত খেলখনত লাভলীনাই চীনৰ লি চিয়ানৰ হাতত পৰাভূত হয়। খেলুৱৈগৰাকীয়ে কালি অনুষ্ঠিত ছেমি ফাইনেলত থাইলেণ্ডৰ বেইজন মানিকনক 5-0 ফলাফলত পৰাভূত কৰিছিল। ইয়াৰ ফলত লাভলীনাই পেৰিছ অলিম্পিকলৈ বাছনি লাভ কৰে। আজিৰ খেলখনত তীব্ৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ পাছতো পৰাজয় বৰণ কৰি খেলুৱৈগৰাকী ৰূপৰ পদকতে সন্তুষ্ট হ'বলগীয়া হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই সাফল্যৰ বাবে লাভলীনাক অভিনন্দন জ্ঞাপন কৰিছে। এটা শুভেচ্ছা বাৰ্তাত মুখ্যমন্ত্ৰীয়ে কয় যে খেলুৱৈগৰাকীৰ ধাৰাবাহিক সাফল্যই বিশেষকৈ মহিলা আৰু যুৱতীসকলক সকলো প্ৰত্যাহ্বান নেওচি সপোন বাস্তৱায়িত কৰাৰ দিশে অগ্ৰসৰ হ'বলৈ উৎসাহিত কৰিছে। মুখ্যমন্ত্ৰীয়ে খেলুৱৈগৰাকীক পেৰিছ অলিম্পিকৰ বাবেও শুভেচ্ছা জ্ঞাপন কৰে। এছিয়ান গেমছত আজি ভাৰতে 3টা সোণসহ মুঠ 12টা পদক অৰ্জন কৰি পদক সংখ্যা 81লৈ বৃদ্ধি কৰিছে। ভাৰতৰ তাৰকা খেলুৱৈ নীৰজ চোপ্ৰাই 88.88 মিটাৰ দলিয়াই জেভলিন থ্ৰত সোণৰ পদক লাভ কৰিছে। ইয়াৰ বিপৰীতে ভাৰতৰ কিশোৰ কুমাৰ জেনাই 87.54 মিটাৰ দলিয়াই ৰূপৰ পদক লাভ কৰিছে। খেলুৱৈগৰাকীয়ে পেৰিছ অলিম্পিকৰ বাবে বাছনি লাভ কৰিছে। এই প্ৰতিযোগিতাৰ মহিলাৰ শাখাত ভাৰতীয় দলে ৰূপৰ পদক অৰ্জন কৰে। আৰ্চাৰীৰ প্ৰতিযোগিতাত ভাৰতৰ জ্যোতি সুৰেখা ৱেন্নাম আৰু অজাছ দেউতলৰ যুটীয়ে সোণৰ পদক অৰ্জন কৰিছে। তেওঁলোকে এই শাখাৰ কম্পাউণ্ড মিক্সড টীম চূড়ান্ত প্ৰতিযোগিতাত কোৰিয়াৰ প্ৰতিদ্বন্দ্বীক 179-158 ব্যৱধানত পৰাস্ত কৰি খিতাপ দখল কৰিবলৈ সমৰ্থ হয়। ইয়াৰ পূৰ্বে প্ৰতিযোগিতাৰ আজি 10ম দিনৰ খেলত ভাৰতৰ ৰামবাবু আৰু মঞ্জুৰাণীয়ে 35 কিলোমিটাৰ মিক্সড ৰিলে ৰেচ প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদকেৰে দেশৰ হৈ পদক দখলৰ প্ৰক্ৰিয়া আৰম্ভ কৰে। স্কোৱাছত ভাৰতৰ অভয় সিং আৰু আনাহত সিঙৰ মিক্সড যুটীয়ে মালয়েছিয়াৰ হাতত পৰাজিত হৈ ব্ৰঞ্জৰ পদক লাভ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ। ছিকিমৰ ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা বানত সেনাবাহিনীৰ 23গৰাকী জোৱানসহ মুঠ 79গৰাকী ব্যক্তি সন্ধানহীন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰিস্থিতি সম্পৰ্কত ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ সৈতে বাৰ্তালাপ। এছিয়ান গেমছত ভাৰতৰ নীৰজ চোপ্ৰাৰ জেভলিন থ্ৰত সোণ, কিশোৰ কুমাৰ জেনাৰ ৰূপ আৰু বক্সিঙত লাভলীনা বৰগোহাঁইৰ ৰূপৰ পদক লাভ। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল।